এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, সমগ্ৰ বিশ্বৰ অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কেইবাখনো দেশৰ মুৰব্বীয়ে অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। আৰু পি ভি সিন্ধু আৰু তানভি শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলত অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন, জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ কিচিদা আৰু গুয়ানাৰ ৰাষ্ট্ৰপতি ডঃ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে শ্ৰীমোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী লাকছনক কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ কিচিদাক জাপান ইণ্ডিয়া এছ'চিয়েচনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰীমোদীয়ে অভিনন্দন জনায়। তেওঁৰ নেতৃত্বত সংস্থাটোৱে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। সংযুক্ত আৰব আমিৰিৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্বেখ মহম্মদে প্ৰধানমন্ত্ৰী শ্ৰীমোদীক আধুনিক ভাৰতৰ ইতিহাসত নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে সৰ্বাধিক নিয়ন্ত্ৰণ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ শ্ৰীমোদীৰ নেতৃত্বত ভাৰতৰ সফলতা কামনা কৰাৰ লগতে যোৱা কিছু বছৰত UAE আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰে। UAEৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে দেশ দুখনৰ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্কত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। এই দ্বিপাক্ষিক সম্পৰ্কত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত আগন্তুক পৰ্যায়ত অধিক উন্নতিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি একেৰাহে 4,399 দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ কাৰ্যভাৰৰ অভিলেখ অতিক্ৰম কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালত এই সাফল্যই তেওঁক আধুনিক ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া কাৰ্যভাৰ গ্ৰহণ কৰা নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে স্বীকৃতি দিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। যোৱা 72 ঘণ্টাত ভাৰতীয় ওমানৰ জলভাগত ভাৰতীয় কৰ্মচাৰী তথা জাহাজত সংঘটিত এইটো তৃতীয়টো ঘটনা। মাস্কাটত থকা ভাৰতীয় দূতাবাসে ওমানৰ উপকূলত এখন জাহাজত এনে ঘটনা এটা ঘটাৰ বিষয়ে জানিবলৈ পোৱা বুলি নিশ্চিত কৰিছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আছে। এই জাহাজখন 20 জন ভাৰতীয় নাৱিক থকা গিনি বিচাওৰ পতাকাযুক্ত এমটি জলবীৰ বুলি চিনাক্ত কৰা হৈছে। ওমানৰ কৰ্তৃপক্ষই এই ঘটনাটোত জৰুৰীকালীন সহায়ৰ বাবে প্ৰয়াস চলাই আছে। অৱশ্যে এই টেংকাৰখনত জুই লগাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। জলবীৰৰ ঘটনাটো ক্ৰমবৰ্ধমান সংকটৰ সময়তে সংঘটিত হৈছে। আনহাতে যোৱা নিশা ওমান উপকূলত আমেৰিকাৰ আক্ৰমণৰ বলি হোৱা পালাউৰ পতাকাযুক্ত এমটি চেটেবেল্লো নামৰ জাহাজখনত থকা 3 জন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এমটি চেটেবেল্লো থকা 3 জন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাৰ কথাটো নিশ্চিত কৰি এয়া দেশৰ বাবে ক্ষতি বুলি অভিহিত কৰিছে। আমেৰিকাৰ এখন যুদ্ধ বিমানৰ পৰা জাহাজখনৰ ইঞ্জিনলৈ লক্ষ্য কৰি কৰা গোলাবৰ্ষণত এই ঘটনাটো সংঘটিত হয়। জাহাজখনত থকা 24 জন ভাৰতীয় নাগৰিকৰ ভিতৰত 21 জনক ওমানৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ সচিব প্ৰধানে নাৱিকসকলৰ জীৱন আৰু আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণৰ সুৰক্ষা বিপন্ন কৰিব পৰা যিকোনো পক্ষৰে এনে কাৰ্যক গৰিহণা দিছে। চেটেবেল্লোৰ এই আক্ৰমণটো দুদিনৰ ভিতৰত ঘটা একেধৰণৰ দ্বিতীয়টো ঘটনা আছিল। যোৱা 8 জুনত এমটি মেৰিভেক্স নামৰ জাহাজখনে একেই জলভাগত আমেৰিকাৰ আক্ৰমণৰ ফলত বিকল হৈ পৰিছিল। জাহাজখনত থকা 24 জন ভাৰতীয় নাৱিকক ওমানৰ কৰ্তৃপক্ষৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চেটেবেল্লোৰ ঘটনাত উদ্ধাৰ হোৱা 21 জন নাৱিকৰ লগতে মৃতদেহসমূহ স্বগৃহলৈ ক্ষীপ্ৰতাৰে ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পি ভি সিন্ধু আৰু তানভী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত এখন খেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী সিন্ধুৱে ভাৰতৰে ঈশাৰাণী বৰুৱাক 22-20, 21-12 গেমত পৰাস্ত কৰে। সিন্ধুৱে পৰৱৰ্তী খেলত চেনচু ইউৰ মুখামুখি হ'ব। আন এখন খেলত তানভী শৰ্মাই মালবিকা ৱাংচুৰক 21-13, 21-15 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছত ভাৰতীয় যুটি এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাক ৰুৰানে নিউজিলেণ্ডৰ মাইকেল ভেন আৰু ডাইলন সুৱেজাচাক 21-17, 21-7 গেমত পৰাস্ত কৰি শীৰ্ষ 8টা দলৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে পুৰুষৰ ছিংগলছত কিৰণ জৰ্জ, সানিথ দয়ানন্দ আৰু তৰুণ মানেপল্লীয়ে নিজ নিজ ৰাউণ্ডত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেটৰ 10ম সংস্কৰণৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলখনত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। আৰু পি ভি সিন্ধু আৰু তানভী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।